চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
তোমাকে প্রেম করু, মই তোমাকে প্রেম করু, মই তোমাকে প্রেম করু, পিছলে উভতি না যাও, তোমার আগত হির নত করি, যদি যাব পারু পথে দু কষ্ট আহিলে জীবন, পিছলে উভতি না যাও, তোমার আগতির নত করি, যদি যাব পারু তোমার পথে দু কষ্ট আহিলে জীবন, পিছলে উভতি না যাও। মই তোমারে স্তুতি করু, মই তোমারে স্তুতি করু, মই তোমারে স্তুতি করু, পিছলে উভতি না যাও, তোমার আগত হির নত করি, যদি যাব পারু আহিলে জীবন, পিছলে উভতি না যাও, তোমাৰ গঠিৰ নত কুৰি যদি যাব পাৰো তোমাৰ পথে দুকষ্ট আহিলে
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আশা কৰোঁ আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান আপোনালোকৰ বাবেই, কিন্তু এই অনুষ্ঠান আপোনালোকে শুনি থকা বুলি গম পালেহে আমাৰ ভাল লাগিব, নহয় জানো? আপোনালোকে শুনি থকা বুলি আমি কেনেকৈ জানিম যদিহে আপোনালোকে আমাক নজনায়? গতিকে অনুগ্ৰহ কৰি আজিয়েই আমালৈ দুষাৰিমান লিখি পঠিয়াওকচোন। আমাৰ ঠিকনাটো বোধকৰোঁ আপোনাৰ মনত আছে, তথাপি আকৌ এবাৰ কৈ দিছোঁ। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আমালৈ চিঠি পত্ৰ লিখোঁতে কিন্তু নিজৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ যেন লিখি পঠায়, নহয় জানো? তেতিয়াহে আমি আপোনাৰ চিঠিৰ উত্তৰ দিব পাৰিম। বাৰু যি কি নহওক, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ আশীষ বিচাৰি তোমাৰ চৰণত নিবেদন কৰিছোঁ পিতা, কিয়নো তুমি আমাৰ প্ৰাৰ্থনা শুনোতা অনুগ্ৰহশীল কৰুণাময় ঈশ্বৰ। তুমি আমালৈ তোমাৰ অপাৰ কৰুণাৰ প্ৰমাণ দিছা, আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান দিয়াৰ দ্বাৰা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিব খুজিছোঁ। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ যোহনে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই যোহনে লিখা শুভবাৰ্তাৰ 11 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াই নিছিলোঁ। আজি আমি ইয়াৰ 11 নম্বৰ পদৰ পৰা আলোচনা আৰম্ভ কৰিব খুজিছোঁ। পাঠ কৰি দিছোঁ 11-13 নম্বৰ পদলৈকে। এই কথা কোৱাৰ পাছত তেওঁবিলাকক ক'লে, আমাৰ বন্ধু লাজাৰ টোপনি গৈছে, কিন্তু তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ। যীশুৱে এই কথা তেওঁৰ মৃত্যুৰ বিষয়ে ক'লে, কিন্তু টোপনিয়াই জিৰোৱাৰ বিষয়ে ক'লে বুলি বুজি শিষ্যবিলাকে ক'লে, হে প্ৰভু, তেওঁ যদি টোপনি গৈছে তেন্তে ভালেই হ'ব। আচলতে লাজাৰৰ ইতিমধ্যে মৃত্যু হৈছিল, আৰু সেই কথা যীশুৱে গম পাইছিল, কিয়নো তেওঁ অন্তৰ্যামী। 14-16 পদ। এতেকে যীশুৱে তেতিয়া স্পষ্টকৈ তেওঁলোকক ক'লে, লাজাৰ মৰিল, কিন্তু তোমালোকে যেন বিশ্বাস কৰা এইকাৰণে মই যে তাত অনুপস্থিত আছিলোঁ, ইয়াতে মই তোমালোকৰ নিমিত্তে আনন্দ কৰিছোঁ। তথাপি আমি তেওঁৰ ওচৰলৈ যাওঁ হওক, আহা। তেতিয়া থোমা, যাক দিদুমু বোলে, তেওঁ লগৰ শিষ্যবিলাকক ক'লে, ব'লা আমিও তেওঁৰ লগত মৰিবলৈ যাওঁ হওক। লাজাৰ মৰিল, মৃত্যু হ'ল আমাৰ প্ৰত্যেকৰে বাবে অবাঞ্চিত সত্য ঘটনা। মনত ৰাখিব, তেনেদৰে পুনৰুত্থানো এটা বাস্তৱ সত্য ঘটনা। মৃত্যুৰ পৰা হাত সাৰিবলৈ মানুহে যে কিমান চেষ্টা নকৰে, কিন্তু আজিলৈকে কোনেও মৃত্যুক ৰুধিব পৰা নাই। কিন্তু একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টইহে মৃত্যুক জয় কৰি জি উঠিছে। প্ৰিয় শ্ৰোতা, মৃত্যু অনিবাৰ্য, কিন্তু মৃত্যুৰ পিছতো যাতে আমি শান্তিত থাকিব পাৰোঁ, তাৰ বাবে প্ৰভু যীশুক ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰিব লাগে। যীশুৱে যেতিয়া যিহুদিয়াৰ লাজাৰৰ ওচৰলৈ বিপদসংকুল অৱস্থাটো যাবলৈ ওলাইছিল, থোমাও যাবলৈ সাজু হৈ যাত্ৰাত সহযোগ কৰিবলৈ সকলোকে আহ্বান কৰিছিল। থোমাই নিশ্চয় চিমোন পিতৰৰ মনোভাৱেই লৈছে, যীশুৰ কিবা অসুবিধা হ'লে তেওঁলোকেও যেন তাক ভগাই ল'ব পাৰে, এয়া তাৰেই ব্যৱস্থা। এনেদৰে আমিও যীশুৱে দেখুওৱা আদৰ্শৰ দৰে ঈশ্বৰৰ গৌৰৱৰ বাবে যিকোনো বিপদ মূৰ পাতি ল'বলৈ সাজু থাকিব পাৰোঁ। 17-18 পদ। তাতে যীশু আহি তেওঁক মৈদামত থবৰ যে চাৰিদিন হ'ল তাকে জানিবলৈ পালে। বৈথনীয়া জিৰচালেমৰ ওচৰতে, দুমাইলমানৰহে আঁতৰ। আমি আগতেই পাই আহিছো যে যীশুৱে আচলতে লাজাৰৰ যোৱা থোৱা অৱস্থা শুনিও দুদিন পলমকৈহে বৈথনীয়ালৈ ৰাওনা কৰে। এয়া আচলতে তেওঁ ইচ্ছা কৰিয়েই কৰিছিল, যাতে তাৰ যোগেদি ঈশ্বৰৰ গৌৰৱ মহিমা প্ৰকাশিত হয়। 19 আৰু 20 পদ, তাতে মাৰ্থা আৰু মৰিয়মক ভায়েকৰ বিষয়ে সান্তনা কৰিবলৈ যিহুদীবিলাকৰ বহুতে তেওঁলোকৰ ওচৰলৈ আহিছিল। ইয়াতেকে যেতিয়া মাৰ্থাই যীশু অহা কথা শুনিলে, তেতিয়াই তেওঁ আহি তেওঁৰ লগত দেখা কৰিলে, কিন্তু মৰিয়ম ঘৰতে বহি আছিল। সেই সময়ৰ প্ৰথমতে বহুতো লোকে আহি তেওঁলোকক সান্তনা দিব ধৰিছিল, আৰু যীশু অহা শুনি মাৰ্থা আগবাঢ়ি গৈ যীশুক লগ ধৰিলেগৈ। 21 আৰু 22 পদ, তাতে মাৰ্থাই যীশুক ক'লে, হে প্ৰভু, আপুনি ইয়াত থকা হ'লে মোৰ ভাই নমৰিলেহেঁতেন, কিন্তু এতিয়াও ঈশ্বৰৰ আগত আপুনি যিহকে যাচনা কৰিব ঈশ্বৰে আপোনাক তাকে দিব, ইয়াক মই জানো। দেখিছেনে প্ৰিয় শ্ৰোতা, মাৰ্থাৰ বিশ্বাসৰ গভীৰতা কিমান! এনেকুৱা বিশ্বাসেই আজি আমাৰো প্ৰয়োজন। প্ৰভু যীশুৱে ইচ্ছা কৰিলে সকলো সম্ভৱ। তেওঁ সৰ্বশক্তিমান ঈশ্বৰ। এই বিশ্বাস আপোনাৰ বাৰু আছেনে? 23 পৰা 25 পদ, যীশুৱে তেওঁক ক'লে, তোমাৰ ভায়েৰা পুনৰাই উঠিব। মাৰ্থাই তেওঁক ক'লে, সি যে শেষৰ দিনা পুনৰুত্থানৰ কালত উঠিব তাক মই জানো। যীশুৱে তেওঁক ক'লে, ময়েই পুনৰুত্থানো আৰু জীৱনো, যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ। মাৰ্থাৰ একেটাই অনুযোগ আছিল, আপুনি ইয়াত থকা হ'লে মোৰ ভাই নমৰিলেহেঁতেন। এনে অনুযোগত আপোনাক কোনে কি সান্ত্বনা দিয়ে সেয়া বেলেগ কথা, কিন্তু যীশুৰ ওচৰত মাৰ্থাই কি সান্ত্বনা পাইছে শুনক, তোমাৰ ভায়েৰা পুনৰাই উঠিব। অৱশ্যে মৃতবিলাকৰ যে পুনৰুত্থান হ'ব সেই কথাটো মাৰ্থাই জানিছিল, সেইকাৰণে প্ৰভু যীশুৱে সেই কথাটো কোৱা বুলি ভাবিছিল। কিন্তু প্ৰভু যীশুৱে কথাটো বেলেগ অৰ্থত কৈছিল। 26 আৰু 27 পদ, আৰু যিকোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব, তুমি এই কথা বিশ্বাস কৰিছানে? তেওঁ ক'লে, হয় প্ৰভু, জগতলৈ যিজনা আহিব লগা আছিল আপুনিয়েই যে ঈশ্বৰৰ পুত্ৰ সেই অভিষিক্তজনা, ইয়াক বিশ্বাস কৰিছো। জীয়াই থাকি বিশ্বাস কৰাজনে কেতিয়াও নমৰিব, এয়া আধ্যাত্মিক জীৱনৰ কথাহে কোৱা হৈছে। এইটো জীৱন আৰম্ভ হয় যীশুক বিশ্বাস কৰাৰে পৰা। সেয়ে যিজনে যীশুক বিশ্বাস কৰে তেওঁৰ আত্মিকভাৱে আৰু মৃত্যু নহয়। কথাটো অলপ বহলাই কৈছো, যেতিয়া আমি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰোঁ আমি এটা নতুন জন্ম লাভ কৰোঁ আত্মিকভাৱে। ঈশ্বৰৰ পবিত্ৰ আত্মাৰ যোগেদি আমাৰ এটা নতুন জন্ম হয়, আত্মিক জন্ম। আৰু সেই আত্মিক জন্মটো আমাৰ চলি থাকে শাৰীৰিক মৃত্যুৰ পাছতো। সেইকাৰণে জীয়াই থাকোঁতে যিজনে প্ৰভু যীশুত বিশ্বাস কৰে তেওঁ আৰু কেতিয়াও নমৰে। 28 পৰা 30 নম্বৰ পদলৈকে পাঠ কৰি দিছো। এই কথা কৈ তেওঁ গৈ তেওঁৰ ভনীয়েক মৰিয়মক গুপুতে মাতি ক'লে, গুৰু আহিল আৰু তোমাক মাতিছে। এই কথা শুনিয়েই তেওঁ বেগাই উঠি তেওঁৰ ওচৰলৈ আহিল। যীশুৱে তেতিয়া গাঁৱৰ মাজত নুসুমাই যি ঠাইত মাৰ্থাই তেওঁৰ লগত দেখা কৰিলে সেই ঠাইতে আছিল। মাৰ্থাই যীশু অহাৰ বাতৰিটো দিবলৈ লৰি গ'ল আৰু খবৰ শুনি মৰিয়মো তেওঁক লগ পাবলৈ আগবাঢ়ি আহিল। 31 আৰু 32 পদ, তাতে যি যিহুদীবিলাকে মৰিয়মে সৈতে ঘৰত থাকি তেওঁক সান্তনা কৰিছিল তেওঁবিলাকে তেওঁক বেগাই উঠি বাহিৰলৈ যোৱা দেখি তেওঁ মৈদামৰ ওচৰত কান্দিবলৈ গৈছে বুলি ভাবি তেওঁবিলাকো ওলাই তেওঁৰ পাছে পাছে আহিল। পাছে যি ঠাইত যীশু আছিল মৰিয়মে সেই ঠাই পাই তেওঁৰ চৰণত পৰি ক'লে, হে প্ৰভু, আপুনি ইয়াত থকা হ'লে মোৰ ভাই নমৰিলেহেঁতেন। মাৰ্থা মৰিয়মৰ ঘৰলৈ অহা যিহুদীবিলাক খুব সম্ভৱ মৰিয়মহঁতৰ বংশ পৰিয়ালৰ লোক আছিল আৰু মৰিয়মহঁতক সান্তনা দি আছিল। মৰিয়ম উঠি যোৱা দেখি তেওঁলোকে মৰিয়মে আৰু কান্দিবলৈ যোৱা বুলি ভাবি পিছে পিছে আহিছিল। মৰিয়মে যীশুক দেখি সেই একেটা কথাই ক'লে, হে প্ৰভু, আপুনি থকা হ'লে মোৰ ভাই নমৰিলেহেঁতেন। অৰ্থাৎ প্ৰভু যীশুৰ ক্ষমতাৰ ওপৰত কি যে অটল বিশ্বাস তেওঁলোকৰ আছিল সেই কথাটোকেই আমি ইয়াত আকৌ এবাৰ বুজি পাওঁ। 33 পৰা 35 পদ, যীশুৱে তেওঁক কন্দা দেখি আৰু তেওঁৰ লগত অহা যিহুদীবিলাককো কন্দা দেখি আত্মাত উত্তেজিত হৈ গা জিকাৰ মাৰি ক'লে, তেওঁক ক'ত থলা হওক। তেওঁলোকে ক'লে, হে প্ৰভু, আহি চাওক। তাতে যীশুৱে ক্ৰন্দন কৰিলে। যীশুৱে ভাল পোৱা লাজাৰৰ মৃত্যুত তেওঁ শোকতে ম্ৰিয়মান হৈ পৰিছিল। প্ৰিয় শ্ৰোতা, আপোনাৰ প্ৰিয়জনৰ মৃত্যুত আপুনি যেনেদৰে সুখ পায় তেনেদৰে ঈশ্বৰেও সুখ পায়। ইয়াত যীশুৱে জানিছিল যে তেওঁ সেই লাজাৰক পুনৰ জীৱন দিব, কিন্তু তথাপি তেওঁলোকৰ দুখ দেখি তেওঁলোকৰ দুখত তেওঁ চকু পানী টুকিছিল। 37-37 পাঠ কৰি দিম। ইয়াতে যিহুদীবিলাকে ক'লে, চোৱা এওঁ তেওঁক কেনে প্ৰীতি কৰিছিল। কিন্তু তেওঁবিলাকৰ কোনো কোনোৱে ক'লে, যিজনে অন্ধৰ চকু মুকলি কৰিলে তেওঁ এই মানুহৰ মৃত্যু নিবাৰণ কৰিব নোৱাৰিলেহেঁতেন নে? যিহুদীবিলাকে যীশুক ভুল বুজিছিল। তেওঁলোকে ভাবিছিল যীশুৱে লাজাৰৰ বাবে কন্দা বুলি, কিন্তু আচলতে সেয়া নহয়। তেওঁ কান্দিছিল মৰিয়মহঁতৰ বাবেহে। তেওঁলোকে সেই অন্ধ লোকজনক ভাল কৰা ঘটনালৈ উনুকিয়াই প্ৰশ্ন কৰিছে, এওঁ এই মানুহজনৰ মৃত্যু নিবাৰণ কৰিব নোৱাৰিলেহেঁতেন নে? 38-40 পাঠ কৰি দিম। তাতে যীশু অন্তৰত আকৌ উত্তেজিত হৈ মৈদামৰ ওচৰলৈ গ'ল। সেই মৈদামেই এটা গুহা, আৰু তাৰ মুখতে এচটা শিল আছিল। যীশুৱে ক'লে, শিলচটা গুচাই দিয়া। তাতে মৃতজনৰ বায়েক মাৰ্থাই তেওঁক ক'লে, হে প্ৰভু, এতিয়া শৰীৰত দুৰ্গন্ধ হৈছে, কিয়নো আজি 4 দিন হ'ল। যীশুৱে তেওঁক ক'লে, যদি বিশ্বাস কৰা তেন্তে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা। এই কথা মই তোমাক নকৈছিলোনে? তাতে তেওঁবিলাকে শিলচটা গুচালে। আমি মনত ৰাখিব লাগে যে সেই কালত সাধাৰণতে পাহাৰৰ গুহাত মৃত এজনৰ মৈদাম দিয়া হৈছিল। লাজাৰকো তাকেই কৰা হৈছিল। যিয়ে য'তেই নাৰাখক কেলেই মৃত্যুৰ পৰা কিন্তু কোনেও হাত সাৰিব নোৱাৰে। ইতিমধ্যে 4 দিন হৈ গৈছিল আৰু মৃতদেহত দুৰ্গন্ধ হোৱা বুলি সকলোৱে বুজিছিল। কিন্তু যীশুৱে ক'লে, যদি বিশ্বাস কৰা আচৰিত কাৰ্য দেখিবলৈ পাবা। মই কৈছো, শিলচটা গুচাই দিয়া। 41-42 তেতিয়া যীশুৱে ওপৰলৈ চকু তুলি ক'লে, হে পিতৃ, মোৰ নিবেদন শুনিলা, এইকাৰণে তোমাৰ স্তুতি কৰোঁ। আৰু তুমি মোৰ নিবেদন যে সদায় শুনি আছা তাক মই হ'লে জানো। কিন্তু তুমি যে মোক পঠালা, চাৰিওফালে থিয় হৈ থকা এই লোকসমূহে তাক যেন বিশ্বাস কৰে, এই নিমিত্তে তেওঁবিলাকৰ কাৰণেহে ক'লোঁ। প্ৰিয় শ্ৰোতা, মনত ৰাখিব, এই গোটেই ঘটনাটো আচলতে ঈশ্বৰৰ গৌৰৱ প্ৰকাশৰ বাবেহে। যীশুৱে কৰা বিনম্ৰ প্ৰাৰ্থনাটো আমি তাকেই দেখিবলৈ পাওঁ। তেওঁ প্ৰকাশ কৰিছে যে যি হ'বলৈ ধৰিছে সেয়া পিতৃৰ গৌৰৱ প্ৰকাশৰ বাবেহে। এই কথা যীশুৱে প্ৰথমৰে পৰাই ঘোষণা কৰি আহিছে। তেওঁৰ প্ৰাৰ্থনাও ওচৰতে উপস্থিত থকা লোকবিলাকৰ সান্ত্বনাৰ বাবেহে। আনহাতে লোকসমূহক সান্ত্বনা কৰিবলৈ তেওঁ এনেদৰে প্ৰাৰ্থনা কৰিছে। 43-44 ইয়াকে কৈ তেওঁ বৰকৈ ৰিঙিয়াই ক'লে, হে লাজাৰ, বাহিৰলৈ আহা। তাতে সেই মৃতজন হাত ভৰি মৈদামৰ কাপোৰেৰে বন্ধা আৰু মুখ গামোচাৰে বন্ধা হৈ বাহিৰলৈ আহিল। যীশুৱে তেওঁবিলাকক ক'লে, এওঁক মেলি এৰি দিয়া। প্ৰিয় শ্ৰোতা, আমি বিশ্বাস কৰিব পাৰোঁ যে এইটো ঘটনাৰ আগতে যীশুৱে ইতিমধ্যেই কেইবাজনকো মৃত অৱস্থাৰ পৰা তুলিছিল, বহুতক আৰোগ্য কৰিছিল আৰু বহুতকে হয়তো দৃষ্টিদান কৰিছিল। শুভবাৰ্তা লেখকসকলে মাত্ৰ কেইটামান কথাহে সন্নিৱিষ্ট কৰিছে। লক্ষ্য কৰিব, লাজাৰৰ বেলিকা তেওঁক জীৱন্ত কৰা হৈছিল আগৰ দেহটোৰে। তেওঁ মৈদামৰ পৰা ওলাই আহোঁতে কবৰ দিয়া কাপোৰবোৰ তেওঁৰ গাতে আছিল। কিন্তু প্ৰভু যীশু যেতিয়া মৃত্যুৰ পৰা পুনৰুত্থিত হৈছিল, তেওঁৰ লগত কিন্তু কোনো কাপোৰ নাছিল। তেওঁক মেৰিওৱা সকলো কাপোৰ মৈদামতে এৰি দিছিল, কাৰণ তেওঁ এটি গৌৰৱৰ দেহেৰে আৱিৰ্ভূত হৈছিল। কোনেও তেওঁৰ মৈদামৰ শিলচটা গুচাই দিবলগীয়া হোৱা নাছিল। যীশুৰ মৈদামৰ শিলচটা গুচাই দিয়া হৈছিল এইকাৰণেই যাতে ভিতৰত কি আছে তাক মানুহে দেখে। মানুহে দেখা পাইছিল মৈদামটো শূন্য হৈ আছিল। যীশুৰ গৌৰৱময় দেহ বন্ধ মৈদামৰ পৰা ওলাই অহাৰ দৰেই দুৱাৰ খিৰিকী বন্ধ থকা ঘৰতো তেওঁ সোমাব পাৰিছিল। পৰিত্ৰাণৰ এটা সুন্দৰ দৃশ্য এইখিনিতে আমি দেখা পাওঁ। আমাৰ পাপৰ বাবে ঈশ্বৰৰ ওচৰত আমি মৃত হৈ আছিলোঁ, কিন্তু এতিয়া প্ৰভু যীশুৰ জৰিয়তে ঈশ্বৰৰ আগত আমাক জীৱন্ত কৰা হ'ল। অৰ্থাৎ খ্ৰীষ্টই যদি তেনেদৰে মৈদামৰ পৰা পুনৰ জীয়াই নুঠিলেহেঁতেন, তেন্তে এতিয়াও আমি আমাৰ পাপতে মৃত হৈ থাকিলোহেঁতেন। প্ৰিয় শ্ৰোতা, আমি এতিয়াও কবৰৰ কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাতে আছোঁ। এইকাৰণেই পৌলে কৈছে, কাৰণ মই যি সাধন কৰোঁ তাক নাজানো, কিয়নো মোৰ ইচ্ছাৰ দৰে আচৰণ নকৰোঁ, কিন্তু যিহকে ঘৃণাওঁ তাকে কৰোঁ। হায় হায়, মই কেনে দুৰ্ভগীয়া মানুহ। ৰোমিয়া 7:15-24। প্ৰিয় শ্ৰোতা, চাওক, পৌলৰ দৰে পৰিত্ৰাণ পোৱা এজনৰেই সাক্ষ্য এনেকুৱা। আপোনাৰ অৱস্থা বাৰু কেনেকুৱা? যীশুৱে বিচাৰে আমি যেন সেই মৈদামৰ কাপোৰবোৰৰ পৰা মুক্ত হওঁ। মানুহক উদ্দেশ্যি তেওঁ কৈছিল, এওঁক অৰ্থাৎ লাজাৰক মেলি এৰি দিয়া। 45 আৰু 46 পদ। তাতে মৰিয়মৰ ওচৰলৈ অহা যি যিহুদীবিলাকে তেওঁৰ এই কৰ্ম দেখিলে, তেওঁবিলাকৰ অনেকে তেওঁত বিশ্বাস কৰিলে। কিন্তু তেওঁবিলাকৰ কোনো কোনোৱে ফৰিচীবিলাকৰ ওচৰলৈ গৈ যীশুৱে যি যি কৰিছিল সেই সকলোকে তেওঁবিলাকক ক'লে। ইমান এটা ডাঙৰ আচৰিত অলৌকিক ঘটনা ঘটাৰ পিছতো যীশুৰ কিন্তু শত্ৰু কমা নাই, এই কথাটোকে আমি ইয়াত দেখিবলৈ পাইছো। 47 আৰু 48 পদ। এতেকে প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে মহাসভা পাতি ক'লে, আমি কি কৰিছো? এই মানুহে অনেক অনেক আচৰিত চিন দেখুৱাইছে, তাক যদি আমি এনেয়ে এৰো তেন্তে আটাই মানুহে তাত বিশ্বাস কৰিব আৰু ৰোমীয়া লোকে আহি আমাৰ এই ঠাই আৰু জাতিকো অধিকাৰ কৰি ল'ব। এয়া এটি বিদ্ৰোহী দল। এওঁলোকৰ ভিতৰতে চদ্দুকী আৰু ফৰিচীবিলাক আছিল। চদ্দুকীবিলাক আছিল কোনো অলৌকিক কাৰ্য বিশ্বাস নকৰা উদাৰপন্থী লোক। ফৰিচীসকলে ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰিছিল আৰু এইবাবেই চদ্দুকী আৰু ফৰিচীবিলাকৰ মাজত সদায় বিৰোধ আছিল। কিন্তু আচৰিত কথা, এতিয়া যীশুক প্ৰতিৰোধ কৰিবলৈ তেওঁলোক ঐক্যবদ্ধ হৈছিল। বেছি সংখ্যকেই যীশুক অস্বীকাৰ কৰিছে আৰু তেওঁৰ পৰা অব্যাহতি পাব বিচাৰিছে। আজিও একেই অৱস্থা আমি দেখা পাওঁ। খুব কম সংখ্যক লোকে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰে আৰু বেছিভাগেই অগ্ৰাহ্য কৰে। আৰু বহু সময়ত বিভিন্ন মতৰ মানুহো একলগ হয় ঈশ্বৰৰ বিৰোধিতা কৰিবলৈ। 49 আৰু 50 পদ। কিন্তু তেওঁবিলাকৰ মাজৰ কায়াফা নামেৰে এজনে সেই বছৰত মহাপুৰোহিত হৈ তেওঁবিলাকক ক'লে, তোমালোকে একো নুবুজা আৰু বিবেচনাও নকৰা যে এই গোটেই জাতিৰ বিনাশ নহ'বলৈ লোকসকলৰ নিমিত্তে এজন মানুহ মৰিলেই তোমালোকলৈ ভাল। খুব সম্ভৱ ফৰিচীবিলাকে বছৰেকত এবাৰকৈ একোজনক এবছৰৰ বাবে মহাপুৰোহিত নিয়োগ কৰিছিল। এই বছৰৰ মহাপুৰোহিত কায়াফাৰ পৰামৰ্শ প্ৰত্যেকেই গ্ৰহণ কৰিব। তেওঁৰ মন্তব্য হৈছে, গোটেই জাতিটো ৰোমান শাসকৰ দ্বাৰা ধ্বংস হোৱাতকৈ এজন মানুহ অৰ্থাৎ যীশু ধ্বংস হোৱাই ভাল, অৰ্থাৎ যীশুক বধ কৰাই উত্তম। এয়া সকলোৰে বাবে গ্ৰহণযোগ্য পৰামৰ্শ হৈছিল আৰু যীশুক তেওঁলোকে বধ কৰিবলৈ বিচাৰিছিল। কিন্তু তথাপিতো আমি জানো যে যীশুৰ মৃত্যুৰ পিছত 70 খ্ৰীষ্টাব্দত বীৰ টাইটাছে এই জাতিটোক ধ্বংস কৰি দিছিল। এতিয়া আমি 51 পদৰ পৰা 53 পদলৈকে পাঠ কৰিম। তেওঁ এই কথা নিজৰ পৰা কোৱা নাই, কিন্তু যীশুৱে সেই জাতিৰ নিমিত্তে প্ৰাণ এৰিব আৰু অকল সেই জাতিৰ নিমিত্তেই নহয়, কিন্তু ঠায়ে ঠায়ে গোট গোট হোৱা ঈশ্বৰৰ সন্তানবিলাকক যেন চপাই এক কৰে এই নিমিত্তেও প্ৰাণ এৰিব। সেই বছৰত মহাপুৰোহিত হৈ এই ভাৱবাণী ক'লে। ইয়াতেকে সেই দিনৰে পৰা তেওঁক বধ কৰিবলৈ তেওঁবিলাকে আলোচ কৰিলে। মহাপুৰোহিতৰ কি সঠিক ভৱিষ্যৎবাণী! এইজন কায়াফাৰ ভাৱবাণী ক'ব পৰা বৰ আছিল, কিন্তু তেওঁ এজন ৰাজনীতিবিদো আছিল। পিছলৈ আমি পাম যে তেওঁৰ শহুৰেক অননিয়াই কেনে ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী আছিল আৰু যীশুক বধ কৰাত সেই ক্ষমতা প্ৰয়োগ কৰিছিল। 54 আৰু 55 পদ। এই হেতুকে যীশুৱে যিহুদীবিলাকৰ মাজত দেখাকৈ আৰু অহা যোৱা নকৰি তাৰ পৰা অৰণ্যৰ ওচৰৰ দেশৰ ইফ্ৰইম নামেৰে এখন নগৰলৈ গৈ শিষ্যবিলাকে সৈতে তাতে থাকিল। তেতিয়া যিহুদীবিলাকৰ নিষ্ঠাৰ পৰ্ব ওচৰ হলত সেই পৰ্বৰ আগেয়ে নিজকে সূচী কৰিবলৈ বহুত মানুহ গাঁও ভূঁইৰ পৰা জেৰুচালেমলৈ আহিল। ইয়াৰ আগতেও 8 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদত আমি পাইছিলোঁ, যীশুৰ সময় নোহোৱা কাৰণে তেওঁক কোনেও ধৰিব পৰা নাছিল। আৰু তাৰে শেষ অৰ্থাৎ 59 পদত পাইছিলোঁ, যীশু লুকাই ধৰ্মধামৰ পৰা পলাই গ'ল, কিয়নো তেতিয়াও তেওঁৰ সময় নহয়। আকৌ ইয়াতে দেখা পাওঁ সময় নোহোৱাৰ বাবেই যীশুৱে শত্ৰুসকলৰ দৃষ্টিৰ পৰা আঁতৰি গৈছে। তেওঁ মৰিবলৈ ভয় কৰি পলাই ফুৰা নাই, কিন্তু সেই সময় তেতিয়াও উপযুক্ত সময় হোৱা নাই কাৰণে সেই মৃত্যু তেওঁ এৰাই ফুৰিছে। 56 পদৰ পৰা 57 পদলৈকে পাঠ কৰি দিম। তাতে তেওঁবিলাকে যীশুক বিচাৰি ধৰ্মধামত থিয় হৈ থাকোঁতে ইজনে সিজনে কোৱাকুই কৰিলে, তোমালোকৰ মনে কি ধৰে, তেওঁ এই পৰ্বলৈ নাহেনে? কিন্তু প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে তেওঁক ধৰিবলৈ এই আজ্ঞা দিছিল, বোলে, তেওঁ ক'ত আছে তাক কোনোবাই জানিলে তেওঁ দেখুৱাই দিব লাগে। যীশুৱে যে এই সময়ত জিৰচালেমলৈ নাহে এয়া তেওঁলোকে মনে মনে ভাবিয়েই আছিল। চাওকচোন তেওঁলোকৰ মনৰ ধাৰণাবোৰ, সকলোৰে মনত তেওঁলোকে একেটা ধাৰণা সুমুৱাই দিছে, সেয়া হ'ল যীশু বেয়া, ঈশ্বৰৰ পৰা নহয়, তেওঁক মাৰিব লাগে ইত্যাদি ইত্যাদি। সকলোৱে অৱশ্যে এই কথাত প্ৰতিয়ন যোৱা নাছিল, সেয়ে এই দুটা দলৰ মাজত আলোচনা চলিছিল, যীশু এই পৰ্বলৈ আহিবনে নাহে। প্ৰিয় শ্ৰোতা, জোহনে লিখা শুভবাৰ্তা মতে এয়া আমি যীশুৰ জীৱনৰ শেষৰ সপ্তাহটোত উপনীত হৈছোহি। পাৰ্থিৱ জীৱনৰ শেষ পৰিণতি কি হয় তাকেই আমি পৰৱৰ্তী পাঠত আলোচনা কৰিম। হওক, এইখিনিতে আপোনালোকক আকৌ এবাৰ সোঁৱৰাই দিছো, কিবা যদি বুজি নোপোৱা কথা থাকে তেন্তে আমালৈ চিঠি লিখিবলৈ যেন নাপাহৰে। প্ৰিয় শ্ৰোতা, শেষ কৰাৰ আগতে এষাৰ কথা কৈ যাব খুজিছো। যীশুখ্ৰীষ্টই মৃত লাজাৰক জীৱন দিয়াৰ দৰে আত্মিকভাৱে মৃত প্ৰতিজন ব্যক্তিকেই আত্মিকভাৱে জীৱন দিব পাৰে। তেওঁক আপোনাৰ পৰিত্ৰাতা প্ৰভু বুলি গ্ৰহণ কৰি সেই আত্মিক জীৱন আপুনি গ্ৰহণ কৰিছেনে? আপোনাক আজি এই মুহূৰ্ততে তেওঁ সেই জীৱন দিব পাৰে, উপচি পৰা আশীৰ্বাদপূৰ্ণ জীৱন, সেই জীৱন আপুনি গ্ৰহণ কিয় নকৰে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্রান্স ওয়ার্ল্ড রেডিও ইন্ডিয়া ডাক বাকচ নম্বর 70 গুৱাহাটী 781001।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্রান্স ওয়ার্ল্ড রেডিও ইন্ডিয়া ডাক বাকচ নম্বর 70 গুৱাহাটী 781001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttp@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-6126-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-6126-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তোমাকে প্রেম করু, মই তোমাকে প্রেম করু, মই তোমাকে প্রেম করু।